Good evening, itu Akashwani Kohima. Samlaka khobor puri asim kongrongla. Pohila headlines. Pratan Mandri Narendra Modi Brakwesi Sarkarba modern infrastructure de bishi invest korigina viksit baharet banai dibilase. Chief Minister Nipuriba Naga Karnaka welfare karoni NPF laka commitment jenaigina agijabali milaigina kam koribuli onorot korise. MSME Joint Secretary Mercy Epao Brakwesi State laka industrial sector de gaps jurai dibuli Nagaland de focused intervention karoni bahavanasi aro Power Department Brakwesi ke koimadi Power supply do olop somoy rokhai dia pasudi wapas banai dibuli mehenat ba kam kori ase. Itia pura khobor. Pratan Mantri Narendra Modi ba koise kita laga sarkar ba viksit baharet banai dibuli modern infrastructure de bishi invest kori ase. Noida International Airport laka pohila bhag do Jewar Gautam Bota Nagar District Uttar Pradesh de ajidin khulai dia pasot Shri Modi ba koise ke ja 11 sal agipra infrastructure budget to 6 bar ba bishi uthai dikina 17 lakh crore toka upor do highways aro expressways de kharcha korise aro 1 lakh upor kilometers highways to banai dise
bite 11 barsho mein 17 lakh crore rupiye हाईवे और एक्सप्रेसवे पर खर्च किए गए एक लाख किलोमीटर से अधिक के हाईवे का निर्माण किया गया है 2014 के बाद से रेलवे में 40,000 किलोमीटर से ज्यादा रेलवे ट्रैक का बिजलीकरण किया गया है आज ब्रॉडगेज नेटवर्क का लगभग 100% बिजलीकरण हो चुका है
Pratan Mandri Bachanadisi ki sobsi pohila bar karne Kashmir Valley aro Northeast laka capitals kando rail network pra jarai disi aro ports capacity to aki diketi double kori digena inland waterways laka gindi to naruki gena uti jai ase. Tarbra kusi ki India bra ekta viksit baharet banai dibo karne sob sector di kam khan joldi kori ase.
Aaj Kashmir ghati ho ya Northeast ki radhaniya ye pehli bar रेल नेटवर्क से जुड़ रही है बंदरगाहों की क्षमता बीते दशक में दो गुने से अधिक हुई है देश में नदी जलमार्गों की संख्या भी लगातार बढ़ रही है विकसित भारत के निर्माण के लिए जरूरी हर क्षेत्र में भारत तेजी से काम कर रहा है
चीफ मिनिस्टर और एनपीएफ प्रेसिडेंट निप्यूरियो ब्रा Naga People's Front laga commitment to Naga Manukhan laga bahalai karoni ase koise. NPF laga ekta consultative meeting do 11th North Nangami Assembly constituency Chibu Bozoti Kuthakuri. Shri Diobra koise ki NPF to Naga itihasti khara ase aru community laga identity, culture aru tradition laga custodian ase. Chief Minister ba party members logote NPF to uchchatak uthai dikina Naga Manukhan laga bhalai karoni kam koribole anurodh korise. Shri Riobra members logote milai gina kam koriabra unnati aru age barhai jalaga labh to Manukhan logot dibole koise. MLA aru NPF secretary general Achampimukhi konpra NPF laga grassroots approach to Naga identity bachai rakhibole aru Manukhan logote rasta dikhabole ase koise. Ministry of Micro, Small and Medium Enterprises, MSME, Government of India, bra, Nagaland Sarkar aro Business Association of Nagas Lokot Milagina, Entrepreneur Awareness Camp aro Special Venture Development Program to March 3 tarikh Dimapuri Rakhibula se. Ito Ayujan Hobuli Akoti, MSME, Joint Secretary Mercy Epaura, Aji Kobramanukhan Lokoti Kuthakuri se aro Nagalandi focused intervention karni bhavana janaigina state laka industrial sector di gaps kan jorai dibole ase koise taibra nagaland karni msme du dorkar ase kintu itia thakia du bishi komti ase koise taibra state ti ahia du khali itia thakia project saboli karni na hoy kintu ucha impact hobida kan pehjan korigina local economy takot kori dibole aro daujiban karni employment banai dibole ase shrimati ipaubra koise ki MSME do multi sectoral ase aro state subsidiary car products logot malukhan laka potential thakia do janai dise power department pra janai dise ki mausam biya hua karone koimadi aji phujur bra power thakia nai dimapur ba koimadi ekta transmission line do kota bosti di biya ho jaise এতিয়া কয়মাৰী পাৱাৰ চাপ্লাইটো দুখ থাকি আছে কিলিমানীটোৰ তিনিটা মেইন চৰ্চেছ পৰা চলাই আছে। লংচা বস্তি ৱখাদি ট্ৰান্সমিশ্যন টাৱাৰ গিৰি যোৱাৰ কাৰণে টয়াং জেনেৰেশ্যন ষ্টেচনটো কাম নচলায়। ইটোৰ লগতে 132/33 kV য়েৰম্বাম চাব ষ্টেচন মানিপুৰত এটা ইকুইপমেণ্ট ফেইলিয়াৰ হোৱাৰ কাৰণে এইটো ছাইট পৰা চাপ্লাই দিবলৈ নাপাৰে। এতিয়া কয়মালাগা পাৱাৰ চাপ্লাইটো খালি 220/132 kV পাৱাৰ গ্ৰীড চাব ষ্টেচন নাগাৰ্জুন ডিমাপুৰৰ পৰা চলাই আছে। পাৱাৰ ডিপাৰ্টমেণ্টে জনাই দিছে কি এইটোৰ পৰা এফেক্ট হোৱা ট্ৰান্সমিশ্যন লাইনখন ৱাপাছ বনাই দিবলৈ আৰু দুখখন কমটি কৰি দিবলৈ মেহনত পৰা কাম কৰি আছে। আকাশবাণী কয়মাৰ পৰা আপুনি খান লগতে খবৰ আনি দি আছে। তাজা খবৰ শুনিবৰ কাৰণে আমি খান লগা এক্স চেণ্ডেলছ AIR নিউজ এলাৰ্টছ আৰু AIR আণ্ডাৰস্কৰ কয়মা দি ফ'ল' কৰিবি। আপুনি খান পৰা এইটো খবৰটো নিউজ অন এয়াৰ এপ আৰু ইউটিউব চেনেল AIR নিউজ কয়মাৰ পৰা শুনিবলৈ পাব। ৱেলকাম বেক, আপুনি খান চাম লগা খবৰ শুনি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বা তালাকা ভাৱনা কথাটো দেশ আৰু বিদেশ লগা মানুহখন লগত মন কী পাত কাৰ্যক্ৰমটি আকাশবাণীৰ পৰা কালি ফুজুৰ 11 বজি গ'বলৈ আছে। মান্থলী ৰেডিঅ' কাৰ্যক্ৰম লগা এইটো 132nd এপিছ'ড হ'বলৈ আছে। এতিয়া একটা ৰিপৰ্ট শুনিবলৈ পাব।
কাৰ্যক্ৰমটো পুৰা আকাশবাণী আৰু দূৰদৰ্শন নেটৱৰ্ক AIR নিউজ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপতে প্ৰচাৰণ কৰিবলৈ আছে। ইটোতো AIR নিউজ, DD নিউজ, PMO আৰু মিনিষ্ট্ৰী অফ ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং লগা ইউটিউব চেনেলছতে লাইভ ষ্ট্ৰীম কৰিবলৈ আছে। আকাশবাণীৰ পৰা কাৰ্যক্ৰমটো হিন্দীতে প্ৰচাৰণ কৰাৰ পাছতে ৰিজনেল ভাষাখনতে প্ৰচাৰ কৰিবলৈ আছে।
এছাম ৰাইফলছ পৰা এম্বুলেঞ্চটো পেঞ্চনাৰ্ছ ইউনিয়ন ডিমাপুৰ 5 বিজাং বস্তিৰ লগত অপাৰেশ্যন সদভাৱনা নিজিদি আজি দিছে। DIG 6 ছেক্টৰ আছাম ৰাইফলছ পৰা এম্বুলেঞ্চটো পেঞ্চনাৰ্ছ ইউনিয়নৰ লগতে দিয়াৰ পাছত কথা কৰি কিনে আছাম ৰাইফলছ পৰা নৰ্থইষ্ট মানুহখন লগা ৱেলফেয়াৰ কমিটিত থাকি জনাই দিছে। তাৰ পৰা কৈছে কি এম্বুলেঞ্চটো একটা সৰু গলম উঠাই দিয়া হৈ কিনা দৰকাৰখন লগতে ঠিক সময় মেডিকেল মাদত দিবলৈ আছে। DIG বা পেঞ্চনাৰ্ছ লগতে সেৱা কৰি কিনা পালিতান কৰিয়া দি বাধাই দি কিনা ভেটেৰেন্স পৰা দেশ নিমিত্তে জীৱন দি দিয়া জনাইছে আৰু মানুহখন লগতে তাইখন লগা ভালাই কাৰণে মাদত দিবলৈ কৈছে। হেণ্ড অভাৰ চেৰেমনিটো পেঞ্চনাৰ্ছ ইউনিয়ন লগা মেম্বাৰছ, ভিলেজ অথৰিটিজ আৰু লোকেল মানুহখন চামনি দি ৰাখিছে। বিশ্ব ৰীতা ক্ৰোচাডো কয়মা প্ৰেছ ক্লাব KBC লগা নতুন প্ৰেচিডেণ্ট হিচাপে 10 ইয়াৰ 2026-29 কাৰণে এলেক্ট কৰিছে। ইলেকশ্যন কমিশনাৰ চেজুকো বেৰোৰ পৰা ইলেকশ্যন ৰিপৰ্ট পেশ কৰি কিনে চাৰ্টিফিকেটছখন নতুন টীম লগতে ফৰ্মেল প্ৰগ্ৰাম সময়তে আজি কয়মাৰী দিছে। কমাৰী ক্ৰোচাদ পৰা লৈ কিনে নতুন ইলেক্ট হোৱা মেম্বাৰছ কান্দে ভিনচেণ্ট বেলোডো, ভাইচ প্ৰেচিডেণ্ট চি কেটিঅ' কেৰিটছেডো, জেনেৰেল ছেক্ৰেটেৰী অঞ্জান বিমো খোৱংডো, জইণ্ট ছেক্ৰেটেৰী আৰু ৰিই ভ'লো ৰাখোডো ট্ৰেজাৰাৰ হিচাপে থাকি আছে। জাইজা প্ৰেচিডেণ্ট আলিছ য়ুছু আৰু নতুন ইলেক্ট হোৱা প্ৰেচিডেণ্ট বা খাটা স্পীচখন দিছে। ইণ্ডিয়া মিটিঅ'ৰলজিকেল ডিপাৰ্টমেণ্ট IMD পৰা নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ দি কালি তাক ভাৰী প্ৰখণ্ড হ'বলৈ আৰু ৰিজন দি প্ৰখণ্ডটো নাৰুকি কিনা জাৰি থাকিবলৈ দেখাইছে। ৱেডাৰ এজেঞ্চিৰ পৰা তুফানটো গেংগেটিক ৱেষ্ট বেংগল, হিমাচল প্ৰদেশ আৰু অডিশা দি হ'বলৈ দেখাইছে। মিট ডিপাৰ্টমেণ্ট পৰা কৈছে কি তুফানৰ লাইটনিংটো পঞ্জাব, বিহাৰ, ছত্তীশগড়, ঝাৰখণ্ড, তেলেংগানা আৰু ৱেষ্ট ৰাজস্থান দি হ'বলৈ আছে কৈছে। আৰু নাগালেণ্ড ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি NSDMA পৰা জনাই দিছে কি ৱেডাৰ এডভাইজৰী মিছা একটাটো ছ'চিয়েল মিডিয়াদি ভাগ কৰি থাকি আছে। এডভাইজৰী টাইটেলড নাগালেণ্ড ৱেডাৰ এডভাইজৰী March 25th to 29th মিছা আছে আৰু NSDMA পৰা ইছ্যু কৰি অনা হয়। সুৰক্ষা ৰাখি কিনা ঠিক জানকাৰী পাবলৈ NSDMA পৰা জানতাখন লগতে ৱেডাৰ এডভাইজৰিজ আৰু ডিজাষ্টাৰ লগত জৰিয়া জানকাৰীখনটো খালি NSDMA আৰু নাগালেণ্ড চৰকাৰ লগা অফিচিয়েল চেনেলছ দি বিশ্বাস কৰিবলৈ অনুৰোধ কৰিছে। খবৰ সৃষ্টি হেডলাইন্স দুবাৰ জনাই আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৰা কৈছে চৰকাৰ বা মডাৰ্ণ ইনফ্ৰাষ্ট্ৰাকচাৰ বেছি ইনভেষ্ট কৰি কিনে বিকশিত ভাৰত বনাই দিবলৈ আছে। চিফ মিনিষ্টাৰ নিপিয়ৰী বা নাগাখন লগা ৱেলফেয়াৰ কাৰণে NPF লগা কমিটমেণ্ট জনাই কিনে আগে যাবলৈ মিলাই কিনে কাম কৰিবলৈ অনুৰোধ কৰিছে। MSME জইণ্ট ছেক্ৰেটেৰী মাৰ্চি ইপাৱৰা কৈছে কি ষ্টেট লগা ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰ গেপছ জোৰাই দিবলৈ নাগালেণ্ডে ফ'কাছ ইণ্টাৰভেনশ্যন কাৰণে ভাৱনা আছে। আৰু পাৱাৰ ডিপাৰ্টমেণ্ট পৰা কৈছে কি কয়মাৰী পাৱাৰ ছাপ্লাইটো অলপ সময় ৰখাই দিয়া পাছতে ৱাপাছ বনাই দিবলৈ মেহনত পৰা কৰি আছে। আৰু এইটোৰ লগত আজি চাম লগা খবৰ ইমান দি শেষ কৰি আছে। শুনি থাকিবি আহিয়াকালি ফুজৰ 7:25 নাগামিজ খবৰ আনি দিবলৈ আছে।